দ্বিতীয় বংশাৱলী 25 অধ্যায়। অমসিয়াৰ ৰাজত্ব, তেওঁ দেৱপূজা আৰু যুদ্ধ। অমসিয়াই 25 বছৰ বয়সত ৰাজপথ লৈ জিৰচালেমত 29 বছৰ ৰাজত্ব কৰিলে। তেওঁ মাতৃ জিৰচালেম নিবাসিনী জিহুৱাদন আছিল। জিহুৱাৰ দৃষ্টিত যি ন্যায় তেওঁ তাকে কৰিছিল, কিন্তু সিদ্ধ মনেৰে কৰা নাছিল। তেওঁৰ ৰজা হিচাপে নিজৰ অধিকাৰ প্ৰায় ভালদৰে স্থাপিত কৰাৰ পাছত তেওঁ পিতৃ ৰজাক বধ কৰাৰ নিজৰ দাগবোৰক তেওঁ বধ কৰিছিল, কিন্তু তেওঁলোকৰ সন্তানসকলক বধ কৰা নাছিল। মুচিৰ ব্যৱস্থা পুস্তকখনত লিখা জিহুৱাৰ আজ্ঞা অনুসাৰে তেওঁ কাৰ্য কৰিছিল। ব্যৱস্থা পুস্তকত লিখা আছিল, পুত্ৰসকলৰ কাৰণে পিতৃসকল আৰু পিতৃসকলৰ কাৰণে পুত্ৰসকল নমৰিব, প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে মৰিব। তদুপৰি অমসিয়াই যিহুদাক এক গোট কৰিছিল আৰু গোটেই যিহুদা আৰু বিন্যামিনৰ পিতৃবংশ অনুসাৰে সহস্ৰপতি আৰু শতপতিসকলৰ অধীনত লোকসকলক শৃংখলাকৈ ৰাখিছিল। 20 বছৰতকৈ অধিক বয়সীয়া লোকসকলক হিচাপ কৰিলে আৰু যাঠি ঢাল ধৰি যুদ্ধলৈ যাব পৰা 300,000 মনোনীত লোকক বিচাৰি পাইছিল। তেওঁ 100 কিকৰ ৰূপ বেচ হিচাপে দি ইজৰাইলৰ পৰা 100,000 পৰাক্ৰমী বীৰ পুৰুষ আনিছিল। কিন্তু ঈশ্বৰৰ এজন লোক তেওঁৰ ওচৰলৈ আহি ক'লে, হে মহাৰাজ, ইজৰাইলৰ সৈন্য আপোনাৰ লগত যাবলৈ নিদিব, কাৰণ ইজৰাইলৰ লগত নাইবা ইফ্ৰইমৰ কোনো সন্তানৰ লগত জিহুৱা নাথাকে। কিন্তু আপুনি যদি তেনে কৰ্ম কৰি সাহসী আৰু শক্তিশালী হৈও যুদ্ধলৈ যায়, তথাপি ঈশ্বৰে হ'লে আপোনাক শত্ৰুবোৰৰ হাতত পেলাই দিব, কিয়নো সহায় কৰিবলৈ আৰু তলতীয়া কৰিবলৈ ঈশ্বৰৰ শক্তি আছে। তেতিয়া অমসিয়াই ঈশ্বৰৰ সেই লোকজনক ক'লে, কিন্তু সেই ইজৰাইলীয়া সৈন্যদলক মই যি 100 কিকৰ ৰূপ দিলোঁ, তাৰ বাবে আমি কি কৰিম? ঈশ্বৰৰ লোকজনে ক'লে, যিহুৱাই আপোনাক তাতকৈও অধিক দিব পাৰে। তেতিয়া অমসিয়াৰ ইফ্ৰইমৰ পৰা তেওঁ ওচৰলৈ অহা সেই সৈন্যদলক নিজ নিজ ঘৰলৈ যাবৰ বাবে পৃথক কৰি দিছিল। তেতিয়া যিহুদাৰ বিৰুদ্ধে তেওঁলোকৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁলোকে অতি ক্ৰোধ হৈ নিজ নিজ ঠাইলৈ ঘূৰি গৈছিল। তাৰ পাছত অমসিয়া সাহসীয়াল হ'ল আৰু তেওঁ নেতৃত্বত তেওঁ লোকসকলক লবণ উপত্যকালৈ উলিয়াই লৈ গ'ল। তাতে তেওঁ চেৰীৰ সন্তানসকলৰ 10,000 লোকক পৰাস্ত কৰিছিল। যিহুদাৰ সৈন্য দলটোৱে তেওঁলোকৰ আন 10,000 লোকক জীয়াই জীয়াই ধৰি বন্দী কৰি আনিছিল। তেওঁলোকে বন্দীসকলক পৰ্বতৰ টিঙলৈ তুলি নি সেই ঠাইৰ পৰা তললৈ পেলাই দিছিল, যাতে তেওঁলোকৰ আটাইবোৰক গুৰি হৈ যায়। কিন্তু অমসিয়াই তেওঁৰ লগত যুদ্ধৰ যাত্ৰা কৰিবলৈ নিদি উভতাই পঠিওৱা সৈন্যদলৰ লোকসকলে চমৰীয়াৰ পৰা বৈত হুৰুণলৈকে যিহুদাৰ নগৰবোৰ আক্ৰমণ কৰিলে। তেওঁলোকে 3,000 লোকক বধ কৰিলে আৰু বহুত বস্তু লুট কৰি নিলে। ইদুমিয়াসকলক বধ কৰি ঘূৰি অহাৰ পাছত অমসিয়াই চেৰীৰ সন্তানসকলৰ দেৱতাবোৰৰ লগত আনি নিজৰ দেৱতা বুলি সেইবোৰ স্থাপন কৰিলে। তেওঁ সেইবোৰৰ আগত প্ৰণিপাত কৰিবলৈ ও সেইবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ ধৰিলে। তেতিয়া অমসিয়ালৈ জিহুৱাৰ ক্ৰোধ প্ৰজ্বলিত হ'ল। জিহুৱাই তেওঁৰ ওচৰলৈ এজন ভাববাদী পঠিয়ালে। তেওঁ ৰজাক ক'লে, যি জাতিৰ দেৱতাবোৰে নিজ প্ৰজাসকলক তোমাৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নোৱাৰিলে, সেইবোৰক তুমি কিয় বিচাৰ কৰিছা? ভাববাদীজনে ৰজাক সেই কথা কৈ থকাত ৰজাই তেওঁক ক'লে, আমি জানো তোমাক ৰাজমন্ত্ৰী পাতিলোঁ, মনে মনে থাকা, তোমাৰ কিয় মৰিবলৈ মন? তেতিয়া সেই ভাববাদীয়ে ক্ষান্ত হৈ ক'লে, মই জানো যে ঈশ্বৰে তোমাক বিনষ্ট কৰিবলৈ থিৰ কৰিছে, সেইবাবে তুমি এই কাম কৰিলা আৰু মোৰ পৰামৰ্শ নুশুনিলা। তেতিয়া সেই সময়ত যিহুদাৰ অমসিয়া ৰজাই পৰামৰ্শ দিওঁতাবোৰৰ পৰা পৰামৰ্শ লৈ জেহুৰ নাতি জিহুৱাহজৰ পুত্ৰ জোৱাচ নামেৰে ইজৰাইলৰ ৰজা ওচৰলৈ দূত পঠিয়াই ক'লে, আহা, আমি ইজনে সিজনে মুখামুখি হৈ যুদ্ধ কৰোঁহক। তেতিয়া ইজৰাইলৰ ৰজা জোৱাচে জিহুদাৰ ৰজা অমচিয়াৰ ওচৰলৈ মানুহ পঠিয়ালে আৰু ক'লে, লিবানুনত থকা কাঁইটৰ গছ এজোপাই লিবানুনত থকা এৰজ গছজোপালৈ কৈ পঠিয়াইছে, বোলে তোমাৰ জীয়েৰাক পত্নীৰূপে মোৰ পুত্ৰক দিয়া। কিন্তু লিবানুনত থকা এটা বনৰীয়া জন্তুৱে সেইফালে ফুৰি সেই কাঁইটৰ গছজোপাক মোহাৰি পেলালে। তুমি কৈছিলা, চোৱা, মই ইডোমক পৰাজয় কৰিলোঁ আৰু তাতে তোমাৰ হৃদয়ে দৰ্প কৰিবলৈ তোমাৰ সফলতাত গৰ্বী হৈছে। তুমি এতিয়া নিজৰ ঘৰতে থাকা, কিন্তু কিয় নিজ অমংগলৰ অৰ্থে যুদ্ধ কৰি তুমি আৰু তোমাৰে সৈতে জিহুদাক পতিত কৰিবলৈ বিচাৰিছা? কিন্তু অমচিয়াই এই কথা নুশুনিলে, কাৰণ ঈশ্বৰৰ পৰা এই ঘটনা হ'ল, কিয়নো লোকসকলে ইডুমীয়া দেৱতাবোৰক বিশ্বাস কৰিছিল, সেইবাবে তেওঁলোকক নিজ শত্ৰুৰ হাতত তেওঁৰ শুধাই দিলে। পাছত ইজৰাইলৰ ৰজা জোৱাচে যুদ্ধ যাত্ৰা কৰিলে। তাতে তেওঁ আৰু জিহুদাৰ ৰজা অমচিয়াই জিহুদাৰ অধীনত থকা বৈতছেমচত ইজনে সিজনৰ মুখামুখি হ'ল। তেতিয়া ইজৰাইলৰ আগত জিহুদা বেয়াকৈ পৰাজিত হ'ল আৰু প্ৰতিজন লোকে নিজ নিজ তম্বুলৈ পলাই যাবলগীয়া হ'ল। পাছত ইজৰাইলৰ ৰজা জোৱাচে জিহুৱাহজৰ নাতি জোৱাচৰ পুত্ৰ জিহুদাৰ ৰজা অমচিয়াক বৈতছেমচত ধৰি বন্দী কৰিলে। পাছত তেওঁক জিৰচালেমলৈ লৈ আহিল আৰু তেতিয়া ইফয়মীয়ৰ দুৱাৰৰ পৰা চুকৰ দুৱাৰলৈকে জিৰচালেমৰ গড় 400 হাত ভাঙি পেলালে। তেওঁ ঈশ্বৰৰ গৃহত উবেদ ইডুমৰ অধীনত ৰাখি থোৱা আটাই সোণ ৰূপ আৰু সকলো পাত্ৰ আৰু ৰাজগৃহৰ ভঁৰালত পোৱা বস্তুবোৰ আৰু বন্ধকস্বৰূপে দাগবোৰকো লৈ তেওঁ চমৰীয়ালৈ ঘূৰি গ'ল। জিহুৱাহজৰ পুত্ৰ ইজৰাইলৰ ৰজা জোৱাচৰ মৃত্যুৰ পাছত জোৱাচৰ পুত্ৰ জিহুদাৰ ৰজা অমচিয়া 15 বছৰ জীয়াই আছিল। অমচিয়াৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ প্ৰথমৰ পৰা শেষলৈকে জিহুদাৰ আৰু ইজৰাইলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই জানো। অমচিয়াই জিহুৱাৰ পথ ত্যাগ কৰাৰ পাছত লোকসকলে জিৰচালেমত তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিছিল, সেয়ে তেওঁ লাখিচলৈ পলাই গৈছিল। কিন্তু লোকসকলে লাখিচলৈকে তেওঁৰ পাছত মানুহ পঠিয়ালে আৰু তেওঁক সেই ঠাইত বধ কৰালে। তেওঁলোকে তেওঁক ঘোঁৰাত তুলি আনিলে আৰু জিহুদাৰ নগৰত তেওঁৰ পূৰ্বপুৰুষসকলৰ লগত তেওঁক মৈদাম দিলে।